এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। গুজৰাটৰ আহমেদাবাদৰ মেঘানী নগৰত আজি দুপৰীয়া 242গৰাকী যাত্ৰী কঢ়িয়াই লণ্ডন অভিমুখে উৰা মাৰিবলৈ লোৱা এয়াৰ ইণ্ডিয়াৰ AI-171 নম্বৰৰ বিমানখন উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত 159গৰাকী ভাৰতীয়, 53গৰাকী ব্ৰিটিছ, 1গৰাকী কানাডিয়ান আৰু 7গৰাকী পৰ্তুগীজ নাগৰিক আছিল। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ কৰিছে। দুৰ্ঘটনাত সামান্য আঘাতপ্ৰাপ্ত এজন লোকক উদ্ধাৰ কৰা হৈছে। এই লোকজন ব্ৰিটেইনৰ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰভাৱে আহতসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীৰ লগতে এই অৱৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা লোকসকলৰ ওচৰত সমগ্ৰ ভাৰতবাসী আছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধাৰ অভিযানৰ অহৰহ তথ্য লৈ আছে আৰু সকলো সাহায্যৰ প্ৰতিশ্ৰুতি দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন ৰাইডুৰ সৈতে কথা পাতি সকলো দিশৰ বুজ লয়। শ্ৰীৰাইডুৱে কয়, সকলো ধৰণৰ তাৎক্ষণিক পদক্ষেপ লোৱা হৈছে আৰু মন্ত্ৰালয়ে উদ্ধাৰ অভিযানৰ সকলো তথ্য লৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে কথা বতৰা পাতি সকলো সাহায্যৰ প্ৰতিশ্ৰুতি দিছে। এয়াৰ ইণ্ডিয়াৰ মালিকী স্বত্ব লোৱা টাটা গ্ৰুপে এই দুৰ্ঘটনাত প্ৰাণ হৰা লোকসকলৰ পৰিয়ালবৰ্গলৈ 1 কোটি টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে 2024-25 খাৰিফ বিপণন বৰ্ষৰ প্ৰথম চক্ৰত 6 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰি নতুন অভিলেখ কৰিছে। ধান ক্ৰয়ৰ বাবদ ন্যূনতম সমৰ্থন মূল্য হিচাপে কৃষকসকললৈ 1380 কোটি টকা মোকলাই দিয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে ধান ক্ৰয়ৰ এই অভিলেখে চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটাইছে। চৰকাৰে কৃষকৰ পৰা উচিত মূল্যত ধান ক্ৰয় কৰি যাব বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শুৱালকুছি মেগা হেণ্ডলুম ক্লাষ্টাৰৰ অগ্ৰগতিৰ বুজ লয় আৰু দুগ্ধপালকসকলক 5 টকাৰ ৰাজসাহায্য প্ৰদানকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁ লগতে হস্ততাঁত আৰু দুগ্ধখণ্ডৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা সুনিশ্চিত কৰাৰ বাবে দুয়োখন আঁচনি অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। আঁচনি দুখন নিৰ্দিষ্ট সময়ৰ ভিতৰত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। অহা শৈক্ষিক বৰ্ষৰ পৰা তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক গুণগত শিক্ষাদানৰ সংকল্পৰে বিদ্যালয়সমূহত সঠিক স্তৰত পাঠদান পদ্ধতিৰ প্ৰয়োগৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত আজি এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ শিক্ষা অসম আৰু প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত ৰাজ্যৰ 16টা মণ্ডলৰ মুঠ 1950গৰাকী সমল ব্যক্তিক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই সমল ব্যক্তিসকলৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফলাফলৰ ভিত্তিত এই শৈক্ষিক পদ্ধতি প্ৰয়োগৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয় বুলিও তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা এই পদ্ধতি বিদ্যায়তনিক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সঠিক স্তৰত পাঠদান পদ্ধতি অনুসৰি শিশু শিক্ষাৰ্থীসকলৰ শিক্ষণ স্তৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকোঠাৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা হয়। 1ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বজালী জিলা প্ৰশাসনৰ উদ্যোগত পৰহিলৈ জিলাভিত্তিক একক যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 4টা শাখাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত 10 বছৰলৈকে ক শাখা, 10ৰ পৰা 18 বছৰলৈ খ শাখা, 18ৰ পৰা 35 বছৰলৈ গ শাখা আৰু 35 বছৰ ঊৰ্ধৰ প্ৰতিযোগীসকলৰ কাৰণে খ শাখা চিহ্নিত কৰা হৈছে। আগ্ৰহী প্ৰতিযোগীসকলক পাঠশালাৰ আজাদ ভৱনৰ প্ৰতিযোগিতাথলীত ৰাতিপুৱা 9 বজাত বয়সৰ প্ৰমাণ পত্ৰসহ উপস্থিত হ'বলৈ জিলা প্ৰশাসনে অনুৰোধ কৰিছে। অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত আমালৈ বাতৰি অহাৰ পৰলৈকে তৃতীয় ইনিংছত 4টা উইকেটৰ বিনিময়ত 59 ৰান সংগ্ৰহ কৰিছে। অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছতকৈ সামগ্ৰিকভাৱে 133 ৰানত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই আজি খেলৰ দ্বিতীয় দিনা 4 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 43 ৰানৰ পৰা খেল আৰম্ভ কৰি 95 ৰানহে যোগ কৰিবলৈ সমৰ্থ হয়। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিড বেডিংহামে সৰ্বাধিক 45 ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ পেট কামিন্সে 6টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই কালি প্ৰথম ইনিংছত 212 ৰান সংগ্ৰহ কৰিছিল। কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত যোৱা 29 মেৰ পৰা মৰিগাঁও জিলাত ৰূপায়িত বিকশিত কৃষি সংকল্প অভিযান শীৰ্ষক 12-দিনীয়া প্ৰাক খাৰিফ কৃষি অভিযানৰ আজি সামৰণি পৰে। এই অভিযানৰ অধীনত 48খন গাঁও পঞ্চায়তৰ অধীনৰ 72খন গাঁও সামৰি লোৱা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05